إنما حرم عليكم الميتة والدم ولحم الخنزير وما أهل لغير الله به فمن اضطر غير باغ ولا عاد فإن الله غفور رحيم
الله কেবল মৃত জন্তু তেজ গাহরির মাংস আৰু যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ পৰিৱৰ্তে আনৰ নাম লোৱা হৈছে সেইবোৰকহে তোমালোকৰ বাবে হাৰাম কৰিছে কিন্তু কোনোবাই অবাধ্য বা সীমালংঘনকাৰী নহৈ উপায়হীন হ'লে তাৰ কোনো দুখ নাই তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু।